গীতমালা 116 অধ্যায়। মই জিহুৱাক প্ৰেম কৰো কিয়নো তেওঁ মোৰ স্বৰ আৰু কাকতি শুনিলে, তেওঁ মোৰ কথালৈ কাণ পাতিলে। সেয়ে মই জীয়াই থকা দিনলৈকে তেওঁৰ ওচৰত প্ৰাৰ্থনা কৰিম। মই মৃত্যুৰ জৰীত বান খাই পৰিছিলোঁ, চিউলৰ যাতনাৰ সন্মুখীন হৈছিলোঁ, মই দুখ কষ্ট পাইছিলোঁ। তেতিয়া মই জিহুৱাৰ নামেৰে প্ৰাৰ্থনা কৰিলোঁ, হে জিহুৱা, মই মিনতি কৰিছোঁ, তুমি মোৰ প্ৰাণ ৰক্ষা কৰা। জিহুৱা দয়াময় আৰু ধাৰ্মিক, বাস্তৱিক আমাৰ ঈশ্বৰ স্নেহময়। জিহুৱাই অমায়িক লোকক ৰক্ষা কৰে, মই অসহায় হোৱাত তেওঁ মোক উদ্ধাৰ কৰিলে। হে মোৰ প্ৰাণ, তোমাৰ বিশ্ৰাম স্থানলৈ উভতি যোৱা, কিয়নো জিহুৱাই তোমাক প্ৰচুৰ মংগল কৰিলে, কাৰণ তুমিয়েই মৃত্যুৰ পৰা প্ৰাণ, চকুলোৰ পৰা মোৰ চকু, উজুতি খোৱাৰ পৰা মোৰ ভৰি ৰক্ষা কৰিলা। মই জীৱিতসকলৰ দেশত জিহুৱাৰ সাক্ষাতে অহা যোৱা কৰিম। যেতিয়া মই কৈছিলোঁ মই অতিশয় উৎপীড়িত হৈছোঁ, তেতিয়াও জিহুৱাত মই বিশ্বাসত আছিলোঁ। মই উদ্বেগ কৰি কৈছিলোঁ সকলো মানুহ মিছলীয়া, জিহুৱাই মোলৈ কৰা সকলো মংগলৰ পৰিৱৰ্তে মই তেওঁক কি দিম? মই পৰিত্ৰাণৰ পাণপাত্ৰ তুলি ধৰিম আৰু জিহুৱাৰ নামেৰে প্ৰাৰ্থনা কৰিম। মই জিহুৱাৰ ওচৰত মোৰ সংকল্পবোৰ পূৰ্ণ কৰিম, তেওঁ সমুদায় লোকৰ সাক্ষাতেই কৰিম। জিহুৱাৰ দৃষ্টিত তেওঁ বিশ্বাসীসকলৰ মৃত্যু বহুমূল্য। হে জিহুৱা, সঁচাকৈয়ে মই তোমাৰ দাস হওঁ, মই তোমাৰ দাস, তোমাৰেই দাসীৰ পুত্ৰ। তুমিয়ে মোৰ বন্ধনবোৰ মুকলি কৰিলা, মই তোমাৰ উদ্দেশ্যে ধন্যবাদাৰ্থক বলি উৎসৰ্গ কৰিম। মই জিহুৱাৰ নামেৰে প্ৰাৰ্থনা কৰিম, মই জিহুৱাৰ ওচৰত মোৰ সংকল্পবোৰ পূৰ্ণ কৰিম, তেওঁ সমুদায় লোকৰ সাক্ষাতেই কৰিম। হে জেৰুচালেম, তোমাৰেই মাজত জিহুৱাৰ গৃহৰ চোতাল কেইখনত মই সেই সকলো পূৰ্ণ কৰিম। তোমালোকে জিহুৱাৰ প্ৰশংসা কৰা।